সুতরণং ছবি যীশু ক্রুশবিদ্ধ হল। সৈন্যবিলাকে প্রভু যীশুক এডাল ক্রুশ কাঠত গজাল মারি ওলমাই দিলে। তেওঁলোকে ক্রুশডাল মাটিত উপরমুয়াকৈ পুতি দিলে আৰু যীশুক নমৰালৈকে তাত ওলমাই ৰাখিলে। দুজন অপৰাধীকো যীশুৰ সৈতে সেইদৰে হত্যা কৰিছিল, ক্ৰুচত দিছিল। সেই কালত অপৰাধীসকলক এনেদৰে নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল, কিন্তু যীশুৱে কেতিয়াও কোনো অপৰাধ কৰা নাছিল। সকলো মানুহৰ পাপৰ বেজ দিবলৈহে বলি হৈছিল। আমি সকলোৱে পাপ কৰিছো আৰু আমাৰ পাপৰ কাৰণেই আমি মৰিব লাগে। আমি পাবলগীয়া পাপৰ দণ্ড যীশুৱে গ্ৰহণ কৰিলে। যদি আমি আমাৰ পাপ স্বীকাৰ কৰো আৰু সঁচাকৈয়ে পাপৰ পথৰ পৰা ঘূৰি আহো, তেনেহলে ঈশ্বৰে আমাক ক্ষমা কৰিব পাৰে। প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰক, আপুনি উদ্ধাৰ পাব।